আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছোঁ বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন। অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
যদিহে মোৰ ৰখিয়া মোৰ কিহৰ ভয় কিহৰ ভা কিহৰ নো মই দুখীয়া সৰ্বোপৰি ঈশ্বৰ
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি যে এই অনুষ্ঠানৰ যোগেদি আমাৰ শ্ৰোতাসকলক সদায় অনুৰোধ জনাওঁ যে আমালৈ চিঠি পত্ৰ লিখক, সেই কথা আপুনি নিশ্চয় মন কৰিছে, নহয় জানো? আমি এইকাৰণেই অনুৰোধ জনাওঁ যাতে আমাৰ এই অনুষ্ঠান শ্ৰোতাসকলে শুনা বুলি আমি গম পাওঁ আৰু এই অনুষ্ঠান সম্বন্ধে শ্ৰোতাসকলৰ মতামতনো কি সেই কথাও আমি যাতে গম পাওঁ। এই অনুষ্ঠান শুনি কোনোবাই উপকৃত হোৱা বুলি লিখিলে আমি নথৈ আনন্দিত হওঁ, আমি কাম কৰি যাবলৈ দুগুণে উৎসাহ পাওঁ। অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাই আমালৈ আজিয়ে দুষাৰিমান লিখি পঠিয়াওকচোন। আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ ৰহিম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ আশীষ বিচাৰি তোমাৰ চৰণত নিবেদন কৰিছোঁ পিতা, কিয়নো তুমি আমাৰ প্ৰাৰ্থনা শুনোতা অনুগ্ৰহশীল কৰুণাময় ঈশ্বৰ। তুমি আমালৈ তোমাৰ অপাৰ কৰুণাৰ প্ৰমাণ দিছা আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰাৰ দ্বাৰা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিব খুজিছোঁ। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় ৰাজাৱলী নামৰ পুস্তকখনৰ 13 নম্বৰ অধ্যায়ৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰি 5 নম্বৰ পদলৈকে মাত্ৰ পাঠ কৰি আমি তাতেই সময়ৰ অভাৱত শেষ কৰিছিলোঁ। গতিকে আজি আমি সেই 13 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। জেহুৰ পিছত আমি দেখা পাওঁ যে যিহুৱা হৈছে চমৰিয়াত ইছৰাইলৰ ওপৰত ৰজা হৈ 17 বছৰ ৰাজত্ব কৰিলে। তেওঁ আছিল জেহুৰ পুত্ৰ। তেওঁৰ সময়তেই শত্ৰুৱে ইছৰাইল দেশ আক্ৰমণ কৰাত তেওঁ ঈশ্বৰ জেহুৱাৰ সহায় বিচাৰিছিল আৰু ঈশ্বৰে তেওঁলোকক সহায় কৰিছিল। 6 আৰু 7 নম্বৰ পদৰ পৰা আমি এতিয়া পাঠ কৰি দিম। তথাপি জাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইছৰাইলক পাপ কৰাইছিল তেওঁৰ বংশৰ সেইবোৰ পাপৰ পৰা তেওঁ আঁতৰ নহ'ল, তাত চলিহে থাকিল আৰু চমৰিয়াত আচেৰা মূৰ্তিটোও থাকিল, কাৰণ অৰামৰ ৰজাই যীহুৱাহজৰ নিমিত্তে 50 জন অশ্বাৰোহী, 10খন ৰথ আৰু 10,000 পদাতিক সৈন্যৰ বাহিৰে কোনো সৈন্য অৱশিষ্ট নাৰাখিলে, কিয়নো তেওঁবিলাকক বিনষ্ট কৰিছিল আৰু তেওঁবিলাকক মৰণামৰা খলাৰ ধূলিৰ দৰে কৰিছিল। ঈশ্বৰ জীহুৱাই জীহুৱাহজ ৰজাৰ উপকাৰ কৰিলে, মানুহবোৰক উদ্ধাৰ কৰিলে, কিন্তু ৰজা আৰু প্ৰজা উভয়েই পাপত চলি থাকিল, অপদেৱতাৰ সেৱা পূজাও চলি থাকিল। অৰামৰ ৰজাই জীহুৱাহজ ৰজাৰ সৈন্য সামন্ত অস্ত্ৰ শস্ত্ৰ আদি এনেকৈ ধ্বংস কৰি থৈছিল যে জীহুৱাহজ ৰজাই নিজৰ ৰাজ্য ৰক্ষা কৰিবৰ সামৰ্থ্য হেৰুৱাই পেলাইছিল। পাপত চলা মানুহৰ অৱস্থা ঠিক এনেকুৱাই হয়, নিজৰ জীৱনত নিজেই তেওঁলোকে বিপদ মাতি আনে, সৎ পথত চলাব পৰা ক্ষমতাও আনকি তেওঁলোকে হেৰুৱাই পেলায়। চয়তানৰ প্ৰলোভন প্ৰতিৰোধ কৰাৰ সমৰ্থ তেওঁলোক আৰু নহয়। এই অৱস্থা আমাৰ বহুতৰ জীৱনতেই নিশ্চয় হৈ আছে, চিন্তা কৰি চাওকচোন। 8 আৰু 9 নম্বৰ পদ, যীহুৱাহজৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কৰ্ম আৰু পৰাক্ৰমৰ কথা ইছৰাইল ৰজাবিলাকৰ ইতিহাস পুস্তকখনত জানো লিখা নাই। পাছে যীহুৱাহজ তেওঁৰ ওপৰ পিতৃবিলাকৰ লগত নিদ্ৰিত হলত লোকবিলাকে তেওঁক চমৰিয়াত মৈদাম দিলে আৰু তেওঁৰ পুত্ৰ জোৱাচ তেওঁৰ পদত ৰজা হ'ল। যীহুৱাহজ ৰজাৰ কাহিনী ইয়াতে অন্ত পৰিল। তেওঁৰ পাছত তেওঁৰ পুত্ৰ জোৱাচ ৰজা হ'ল। এই জোৱাচ কিন্তু আমি 11 আৰু 12 নম্বৰ অধ্যায়ত পোৱা জোৱাচতকৈ বেলেগ। আগৰজন জোৱাচ আছিল যিহুদাৰ ৰজা অহজিয়াৰ পুত্ৰ। তেওঁ আছিল যিহুদাৰ ৰজা। এইজন জোৱাচ হৈছে যীহুৱাহজৰ পুত্ৰ আৰু তেওঁ আছিল ইছৰাইলৰ ৰজা। 10 নম্বৰ পদ, যীহুদাৰ জোৱাচ ৰজাৰ ৰাজত্বৰ 37 বছৰ বছৰি যীহুৱাহজৰ পুত্ৰ যীহুৱাচ চমৰিয়াত ইছৰাইলৰ ওপৰত ৰজা হৈ 16 বছৰ ৰাজত্ব কৰিলে। এই জোৱাচ বা যীহুৱাচ ৰজা হোৱাৰ সময়ত যীহুদাত আনজন জোৱাচ ৰজা হৈয়েই আছিল। এই জোৱাচ কিন্তু পিতাকৰ নিচিনাকৈ পাপত চলি থাকিল। 11 নম্বৰ পদ, তেওঁ যীহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে। নবাতৰ পুত্ৰ জাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইছৰাইলক পাপ কৰাইছিল সেইবোৰৰ কোনো পাপৰ পৰা তেওঁ আঁতৰ নহ'ল, তাত চলিহে থাকিল। 12 নম্বৰ পদ আৰু 13 নম্বৰ পদ একেলগে পঢ়ি দিছোঁ। যোৱাচৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কৰ্মৰ কথা আৰু যি পৰাক্ৰমেৰে যীহুদাৰ অমছিয়া ৰজাৰ লগত যুদ্ধ কৰিছিল তেওঁৰ সেই পৰাক্ৰমৰ কথা ইছৰাইলৰ ৰজাবিলাকৰ ইতিহাস পুস্তকখনত জানো লিখা নাই। পাছে যোৱাচ তেওঁৰ ওপৰ পিতৃবিলাকৰ লগত নিদ্ৰিত হলত জাৰবিয়াম তেওঁৰ সিংহাসনত বহিল আৰু যোৱা চক ইছৰাইলৰ ৰজাবিলাকৰ লগত চমৰীয়াত মৈদাম দিয়া হ'ল। এইজন জাৰবিয়াম আছিল দ্বিতীয় জাৰবিয়াম। যোৱাচৰ মৃত্যুৰ পাছত ইছৰাইল দেশৰ ৰজা হ'ল এই দ্বিতীয়জন জাৰবিয়াম। এতিয়া আমি ইলিছা ভাৱবাদীৰ শেষ অৱস্থাৰ বিষয়ে পঢ়িবলৈ পাম। ইলিছা নৰিয়াত পৰিছিল আৰু সেই নৰিয়াতে তেওঁৰ মৃত্যু হৈছিল। তেওঁ নৰিয়াত পৰি থকা অৱস্থাতে ইছৰাইলৰ ৰজা যোৱাচ তেওঁৰ ওচৰলৈ আহিছিল। 14 নম্বৰ পদ, ইলিছাই যি নৰিয়াত মৰিল তেওঁ সেই নৰিয়া পৰিলত ইছৰাইলৰ যোৱাচ ৰজাই তেওঁৰ ওচৰলৈ গৈ তেওঁলৈ চাপৰি কান্দি কান্দি ক'লে, হে মোৰ পিতৃ, হে মোৰ পিতৃ, ইছৰাইলৰ ৰথ আৰু তাৰ অশ্বাৰোহীবিলাক। ইলিছা ইছৰাইল ৰাজ্যৰ শক্তি আৰু উদ্দীপনাৰ উৎসস্বৰূপ আছিল। তেওঁ যিমান পাৰে সকলো ধৰণে ৰজাবোৰক সহায় কৰি আহিছিল। ইলিছাৰ নৰিয়াৰ বাতৰি পাই সকলো দুখত ম্ৰিয়মান হৈছিল বুলি আমি সহজে অনুমান কৰিব পাৰোঁ। 15 নম্বৰ পদ, তেতিয়া ইলিছাই তেওঁক ক'লে, তুমি ধনু আৰু বান লোৱা। তাতে তেওঁ ধনু আৰু বান ল'লে। ইয়াতে এটা কথা মন কৰিছেনে? ইলিছাই ৰজাৰ লগত চকু পানী টোকা নাই। তেওঁ কাৰো পৰা সহানুভূতি বা পুতৌ বিচৰা নাই। তেওঁ ঈশ্বৰৰ ভাৱবাদী, ঈশ্বৰৰ মুখপাত্ৰ। আনকি মৃত্যুসজ্জাতো তেওঁ সেই দায়িত্ব পালন কৰি গৈছে। তেওঁ মৃত্যুৰ আগে আগে ৰজাক এটা বাৰ্তা দি যাব খুজিছে। তেওঁ ৰজাক ধনু আৰু বান ল'বলৈ ক'লে আৰু ৰজায়ো তাকে কৰিলে। 16 আৰু 17 পদ, পাছে ইলিছাই ইছৰাইলৰ ৰজাক ক'লে, ধনুত তোমাৰ হাত দিয়া। তাতে ৰজাই তাৰ ওপৰত হাত দিলত ইলিছাই ৰজাৰ হাতৰ ওপৰত নিজৰ হাত দিলে আৰু তেওঁ পূবফালৰ খিৰিকী দুৱাৰ মেল বুলি হুকুম দিলত তাক মেলা হ'ল। তেতিয়া ইলিছাই ক'লে, বান মাৰা। তাতে তেওঁ বান মাৰিলত ইলিছাই ক'লে, এইয়ে যীহোৱাৰ জয়যুক্ত বান, কিয়নো তুমি অফেকত অৰামক নিঃশেষে বিনষ্ট নকৰালৈকে আঘাত কৰি থাকিবা। যোৱাচ কিন্তু দৃঢ় বিশ্বাসী লোক নাছিল। ইলিছাৰ নৰিয়া দেখি তেওঁ কান্দিছিল সঁচা, কিন্তু তেওঁ যে ঈশ্বৰ জিহুৱাত সম্পূৰ্ণৰূপে ভৰসা কৰা লোক নাছিল সেই কথা আমি দেখা নাপাওঁ। তেওঁক যে ঈশ্বৰে অৰামীয়াবোৰৰ বিৰুদ্ধে যুদ্ধত জয়যুক্ত কৰিব সেই কথা তেওঁ বিশ্বাস কৰিবলৈ টান পাইছিল। 18 আৰু 19 নম্বৰ পদ, আৰু তেওঁ ক'লে, বানবোৰ লোৱা। তাতে ইছৰাইলৰ ৰজাই তাক লোৱাত তেওঁ ৰজাক ক'লে, মাটিত কোবোৱা। তাতে তেওঁ মাটিত 3 বাৰ কোবাই ৰ'ল। তেতিয়া ঈশ্বৰৰ লোকে তেওঁৰ ওপৰত ক্ৰুদ্ধ হৈ ক'লে, তুমি 5 কি 6 বাৰমান কোবাব লাগিছিল, সেয়ে হোৱা হ'লে তুমি অৰামক নিঃশেষে বিনষ্ট নোহোৱালৈকে আঘাত কৰিব পাৰিলাহেঁতেন। এতিয়াহ'লে কেৱল 3 বাৰহে অৰামীয়াহঁতক প্ৰহাৰ কৰিব পাৰিবা। আচলতে যোৱাচে ইলিছাৰ কথাত সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পৰা নাছিল। অৰামৰ বিৰুদ্ধে তেওঁ যে যুদ্ধত জয়ী হ'ব পাৰিব সেই কথা অন্তৰেৰে মানি ল'ব পৰা নাছিল। ইলিছাৰ কথামতে তেওঁ যান্ত্ৰিকভাৱে কামবোৰ কৰি গৈছিল, কিন্তু মনৰ আগ্ৰহত কৰা নাছিল, সেইবাবে মাত্ৰ 3 বাৰ মাটিত কোবায়েই ৰৈ গ'ল। আমাৰ দৈনন্দিন জীৱনতো এনেকুৱাই ঘটে। ঈশ্বৰৰ উদ্দেশ্যে কাম কৰিবলৈ আমি নানা ধৰণে আঁচনি লওঁ, কিন্তু অলপ অসুবিধা, অলপ বাধা পালেই আমি হতাশ হওঁ বা হাত দাঙি দিওঁ। এই আঁচনিত ঈশ্বৰৰ আশীৰ্বাদ নাই, এয়া ঈশ্বৰৰ ইচ্ছা অনুসাৰে হোৱা আঁচনি নহয়, এইবুলি হয়তো আমি কওঁ। ফলত আমাৰ প্ৰায়বোৰ আঁচনিয়েই কাৰ্যত পৰিণত নহয়। যোৱাচৰ মনোভাৱো ঠিক তেনেকুৱাই আছিল। মাত্ৰ 3 বাৰ মাটিত কোবালে। তেওঁ হয়তো ভাবিছিল, মইনো ক'ত অৰামক পৰাস্ত কৰিব পাৰিম, ঈশ্বৰে মোক সহায় কৰিব জানো। এয়া আছিল দুৰ্বল বিশ্বাসৰ চিন। আমি আচল কৰ্মক্ষেত্ৰত নামি নপৰি আঁতৰৰ পৰা চাই থাকি ভাল পাওঁ। মনে মনে ভাবোঁ, ময়ো যদি ঈশ্বৰৰ কাৰণে কিবা কৰিব পাৰিলোহেঁতেন। কিন্তু ভাবোঁতেই সময়বোৰ পাৰ হৈ যায়, একো কৰাই নহয়। কিন্তু ঈশ্বৰে আমাক বহি বহি চিন্তা কৰি থকাটো নিবিচাৰে, হাতে কামে লাগি যোৱাটো বিচাৰে। ঈশ্বৰে আপোনাকো ব্যৱহাৰ কৰিব পাৰে। যদিহে এই কথা আপুনি বিশ্বাস কৰে, তেন্তে কৰ্মক্ষেত্ৰত নামি পৰক। 20 নম্বৰ পদ পাঠ কৰি দিছোঁ, পাছে ইলিছাৰ মৃত্যু হলত লোকবিলাকে তেওঁক মৈদাম দিলে। তেতিয়া মোৱাবিয়া দলবোৰ বছৰৰ আৰম্ভণতে দেশত সোমাল। ইলিছাৰ মৃত্যু হ'ল। এজন সফল ভাৱবাদীৰ কাৰ্যকালৰ অন্ত পৰিল, কিন্তু ইলিছা আছিল অলৌকিক কাৰ্য সম্পাদন কৰা ভাৱবাদী। মৃত্যুৰ পাছতো তেওঁৰ যোগেদি অলৌকিক কাৰ্য সম্পাদন হৈছিল। 21 নম্বৰ পদ, সেই কালত লোকবিলাকে এটা মানুহক মৈদাম দিবলৈ ধৰোঁতে তেওঁবিলাকে এডাল মানুহ দেখিলে। তেতিয়া তেওঁবিলাকে সেই মানুহৰ শৱ ইলিছাৰ মৈদামৰ ভিতৰত পেলাই দিলে। তাতে সেই শৱ সোমাই ইলিছাৰ অস্থি স্পৰ্শ কৰা মাত্ৰে জীয়াই উঠি নিজ ভৰিত ভৰ দি থিয় হ'ল। এৰা, ঈশ্বৰে পুনৰ প্ৰমাণ কৰি দেখুৱালে যে ইলিছা সঁচাকৈয়ে তেওঁৰ বিশেষভাৱে নিৰ্বাচিত লোক আছিল। তেওঁৰ মৃতদেহ স্পৰ্শ কৰি আন মৃত ব্যক্তি জি উঠিছিল। ইয়াৰ পিছৰ পদকেইটা পঢ়িলে আমি দেখা পাওঁ যে ইলিছাৰ কথামতেই ৰজাই শত্ৰুক পৰাস্ত কৰিব পাৰিছিল আৰু ৰাজ্যৰ বহু অংশ তেওঁ ঘূৰাই লৈছিল। এতিয়া আমি তাৰ পিছৰটো অধ্যায় অৰ্থাৎ 14 নম্বৰ অধ্যায়টোৰ পৰা চাব খুজিছোঁ। প্ৰথম পদটো পঢ়িছোঁ, যিহুৱাহজৰ পুত্ৰ ইছৰাইলৰ যোৱাছ ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰত যিহুদাৰ ৰজা যোৱাছৰ পুত্ৰ অমছিয়া ৰজা হ'ল। দুজন ৰজাৰ নাম একে হোৱা কাৰণে খেলি মেলি নালাগিবৰ কাৰণে ইয়াত যিহুদাৰ ৰজা যোৱাছ বুলি উল্লেখ কৰি দিয়া হৈছে। 2 নম্বৰ পদ, তেওঁ 25 বছৰ বয়সত ৰজা হৈ জিৰচালেমত 29 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাকৰ নাম জিহুৱাদ্দন, তেওঁ জিৰচালেম নিবাসিনী আছিল। পিতাকৰ লগতে মাকৰ নামটো উল্লেখ কৰি দিয়া হৈছে। অমছিয়াৰ মাক আছিল জিহুৱাদ্দন। 3 নম্বৰ পদ, জিহুৱাৰ দৃষ্টিত যি ন্যায় তেওঁ তাকে কৰিলে, তথাপি তেওঁৰ ওপৰ পিতৃ দায়ুদৰ নিচিনাকৈ কৰা নাছিল। তেওঁৰ পিতৃ যোৱাছৰ সকলো কৰ্মৰ দৰে কাৰ্য কৰিলে। অমছিয়াই ঈশ্বৰৰ দৃষ্টিত যি ন্যায় সেইমতেই কাম কৰি গৈছিল। অৱশ্যে তেওঁ দায়ুদ ৰজাৰ সমান হ'ব পৰা নাছিল। এইখিনিতে আমি এটা কথা মন কৰা উচিত, ঈশ্বৰৰ দৃষ্টিত যি ন্যায় তাকে যদি আমি কৰিব খোজোঁ, তেন্তে ঈশ্বৰৰ দৃষ্টিতনো কি ন্যায় সেই কথা আমি জানিব লাগিব। আৰু সেই কথা জনাৰ উপায় আমাৰ হাততেই আছে, ঈশ্বৰৰ বাক্য নিয়মিতভাৱে অধ্যয়ন কৰাটোৱে হৈছে সেই উপায়। আমি আৰু এটা কথা দেখিবলৈ পাওঁ যে এই সময়ছোৱাত ইছৰাইল জাতিৰ মাজত গৃহযুদ্ধ চলি আছিল, অৰ্থাৎ দুয়োখন ৰাজ্যৰ মাজত যুদ্ধ বিগ্ৰহ হৈ আছিল। 19 নম্বৰ পদৰ পৰা 22 নম্বৰ পদলৈকে আমি পাঠ কৰি দিছোঁ, পাছে লোকবিলাকে জিৰচালেমত তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলত তেওঁ লাখিছলৈ পলাই গ'ল, কিন্তু সিহঁতে লাখিছলৈকে তেওঁৰ পাছত মানুহ পঠাই তেওঁক বধ কৰালে। আৰু সিহঁতে তেওঁক ঘোঁৰাত তুলি জিৰচালেমলৈ আনিলত দায়ুদৰ নগৰত তেওঁৰ ওপৰ পিতৃবিলাকৰ লগত তেওঁক মৈদাম দিয়া হ'ল। পাছে যিহুদাৰ সকলো লোকে 16 বছৰ বয়সীয়া অজৰিয়াক লৈ তেওঁৰ পিতৃ অমছিয়াৰ পদত ৰজা পাতিলে। এয়া হৈছে যিহুদা দেশৰ কথা। এতিয়া উত্তৰৰ ৰাজ্য ইছৰাইলৰ কথালৈ আকৌ আমি যাব খুজিছোঁ। 23 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে পাঠ কৰিলে আমি তাত দেখা পাওঁ যে ইছৰাইলৰ ৰজা যোৱাছৰ পাছত তেওঁৰ পুত্ৰ জাৰবিয়ম ইছৰাইলৰ ৰজা হ'ল। এই জাৰবিয়মেও ঈশ্বৰৰ অবাধ্য হৈ চলিছিল, কিন্তু তেওঁ ইছৰাইলৰ সীমা বঢ়াই আগৰ ঠাইলৈকে ৰাজ্য বঢ়াবলৈ সক্ষম হৈছিল। এই বিষয়ে অমিওৱাৰ পুত্ৰ জোনা ভৱবাদীয়ে আগতে ভৱিষ্যৎবাণী কৰি থৈছিল, আৰু সেইমতেই জাৰবিয়ম ৰজাই ৰাজ্যৰ সীমা বঢ়াবলৈ সক্ষম হৈছিল। জোনা ভৱবাদীৰ পুস্তকৰ প্ৰণেতা জোনাৰ বিষয়ে আমি ইয়াতে এনেদৰে উল্লেখ কৰা পাওঁ। ইয়াৰ দ্বাৰা এইটো প্ৰমাণ কৰি দিয়া হৈছে যে জোনা এজন ঐতিহাসিক ব্যক্তি আছিল আৰু তেওঁ এজন প্ৰকৃত ভৱবাদী আছিল। এই জাৰবিয়ম ৰজা কিন্তু আগৰজন জাৰবিয়ম ৰজা নহয়। আগৰজন জাৰবিয়ম ৰজা ইছৰাইলৰেই ৰজা আছিল, কিন্তু তেওঁ যিহুদাৰ ৰজা ৰহবিয়মৰ সমসাময়িক আছিল। সেয়া প্ৰায় 150 বছৰ আগৰ কথা। এতিয়া আমি দ্বিতীয়জন জাৰবিয়ম ৰজাৰ কথা কৈ আছোঁ, আৰু এই দ্বিতীয়জন জাৰবিয়ম ৰজাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ জখৰীয়া ইছৰাইলৰ ৰজা হয়। এতিয়া আমি লাহে লাহে ইছৰাইল দেশৰ পতনৰ ফালে আগবাঢ়িব ধৰিছোঁ। এতিয়া আমি আকৌ দক্ষিণৰ যিহুদাৰ ৰজাৰ বিষয়ে চাওঁ হওক। 15 নম্বৰ অধ্যায়ত আমি এনেদৰে পাওঁ, 4 নম্বৰ পদলৈকে পঢ়িছোঁ 1 পদৰ পৰা, ইছৰাইলৰ জাৰবিয়ম ৰজাৰ ৰাজত্বৰ 27 বছৰৰ বছৰি যিহুদাৰ ৰজা অমছিয়াৰ পুত্ৰ অজৰিয়াই ৰাজত্ব পালে। তেওঁ 16 বছৰ বয়সত ৰজা হৈ জিৰচালেমত 52 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাক জিৰচালেম নিবাসিনী জিখলিয়া আছিল। তেওঁ নিজ পিতৃ অমছিয়াৰ সকলো কাৰ্য অনুসাৰে যিহুৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিলে, তথাপি ওখ ঠাইবোৰ গুচোৱা নহ'ল। তেতিয়াও লোকবিলাকে ওখ ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল। যিহুদাৰ ৰজা অমছিয়াৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক অজৰিয়া ৰজা হৈছিল। এই অজৰিয়াক উজ্জিয়া বুলিও জনা যায়। তেওঁ এজন ভাল ৰজা আছিল। অৱশ্যে সম্পূৰ্ণৰূপে ভাল বুলি ক'ব নোৱাৰি, তেওঁ নকৰিবলগীয়া কাম এটা কৰিছিল। সেই কামটো হৈছে তেওঁ পুৰোহিতৰ কামত হস্তক্ষেপ কৰিছিল। সেইটো অনুচিত কাম আছিল আৰু তাৰ ফলস্বৰূপে তেওঁ শাস্তি পাইছিল আৰু তেওঁৰ কুষ্ঠ ৰোগ হৈছিল। এই কথা আমি পঢ়িবলৈ পাওঁ দ্বিতীয় বংশাৱলী 26 নম্বৰ অধ্যায়ৰ 15 পৰা 21 নম্বৰ পদত। আনফালে উত্তৰৰ ইছৰাইল দেশত জেহুৰ বংশৰ শেষৰজন ৰজা জখৰিয়াক চল্লুমে হত্যা কৰিছিল। জখৰিয়াই মাত্ৰ ছয় মাহমানহে ৰজা হৈ থাকিব পাৰিলে। আনহাতে এই চল্লুমো বেছিদিন ৰজা হ'বলৈ নাপালে। তেওঁ মাত্ৰ এমাহে ৰজা হৈ আছিল। তেওঁক মনহেমে বধ কৰিছিল আৰু মনহেম ইছৰাইলৰ ৰজা হৈছিল। এই মনহেম দহ বছৰ কাল ৰজা হৈ থাকিল আৰু জাৰবিয়ামৰ দৰেই পাপত মত্ত হৈ থাকিল। সেই সময়ত অচুৰীয়াবিলাকৰ ৰজা পুলে ইছৰাইল ৰাজ্য আক্ৰমণ কৰিলে আৰু মনহেমে তেওঁৰ ৰাজ্য বচাবলৈ পুলক এহেজাৰ কিক্কৰ ৰূপ দিলে। এয়া আছিল ইছৰাইলৰ ইতিহাসৰ এক কলংকপূৰ্ণ অধ্যায়। মনহেমৰ পাছত তেওঁৰ পুতেক ৰজা হ'ল, কিন্তু মাত্ৰ দুবছৰহে ৰজা হৈ থাকিল। তেওঁক পেকহ নামৰ সেনাপতি এজনে বধ কৰিলে আৰু পেকহ নতুন ৰজা হ'ল। পেকহৰ ৰাজত্বকালত অচুৰীয়াবিলাকৰ ৰজা টিগলট পিলেছৰে ইছৰাইল ৰাজ্য আক্ৰমণ কৰিলে আৰু ইছৰাইলৰ নপ্তালি ফৈদৰ লোকবিলাকক বন্দী কৰি নিলে। এনেদৰে ইছৰাইল ৰাজ্যৰ পতন আৰম্ভ হ'ল। পেকহক হোছিয়াই বধ কৰি নিজে ৰজা হ'ল। আনফালে যিহুদা দেশত উজ্জিয়াই 52 বছৰ ৰাজত্ব কৰাৰ পাছত তেওঁৰ মৃত্যুত তেওঁৰ পুত্ৰ যোথম ৰজা হ'ল। এই যোথমকো এজন ভাল ৰজা বুলিয়েই ধৰা হয়। এতিয়া আমি 15 নম্বৰ অধ্যায়ৰ 33 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তেওঁ 25 বছৰ বয়সত ৰজা হৈ জিৰচালেমত 16 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাক চাদুকৰ জীয়েক জিৰুচা আছিল। তেওঁক ভাল ৰজাৰ শাৰীত ৰাখিব পাৰি আৰু সেইবাবেই তেওঁৰ মাকৰ নামটো ইয়াত উল্লেখ কৰা হৈছে। 34 আৰু 35 নম্বৰ পদ, যিহুৱাৰ দৃষ্টিত যি ন্যায় তেওঁ তাকে কৰিলে আৰু তেওঁৰ পিতৃ উজ্জিয়াৰ দৰেই সকলো কৰ্ম কৰিলে। তথাপি ওখ ঠাইবোৰ গুচোৱা নহ'ল। লোকবিলাকে তেতিয়াও ওখ ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল। তেওঁ যিহুৱাৰ গৃহৰ ওপৰৰ দুৱাৰ পুনৰাই নিৰ্মাণ কৰিলে। কিন্তু যোথম ৰজায়ো দেশত অপদেৱতাৰ সেৱা পূজা সম্পূৰ্ণৰূপে নিৰ্মূল নকৰিলে। এই অপৰাধতেই তেওঁৰ দেশৰ এদিন পতন ঘটিব আৰু লোকবোৰক শত্ৰুৱে বন্দী কৰি লৈ যাব। সেই কথা আমি দেখিবলৈ পাম। এতিয়া আমি 16 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। এইটো অতি গুৰুত্বপূৰ্ণ অধ্যায়। প্ৰথম পদকেইটাত আমি দেখা পাওঁ যে পেকহে 20 বছৰ ইছৰাইল ৰাজ্য শাসন কৰিলে আৰু তেওঁৰ ৰাজত্বৰ 17 বছৰ পূৰ হোৱা সময়ত যিহুদা দেশত যোথমৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ আহজ ৰজা হ'ল। কিন্তু আহজ এজন বেয়া ৰজা আছিল। তেওঁ নানা কুকাৰ্যত লিপ্ত হৈছিল। 4 নম্বৰ পদ পঢ়িলে আমি বুজি পাওঁ যে এই আহজ ৰজাই ইছৰাইলৰ বেয়া ৰজাবোৰৰ মন্দ পথত চলিছিল। তেওঁ আনকি অপদেৱতাৰ আগত শিশু বলিও দিয়াইছিল, খুব সম্ভৱ মাৰডুক বা বাল দেৱতাৰ আগত। আনকি তেওঁ নিজৰ সন্তানকেই জুইৰ মাজেদি গমন কৰোৱালে। আত্মিক দিশত মানুহবিলাক কিমান তললৈ নামি যাব পাৰে তাৰেই উদাহৰণ এই আহজ ৰজা। মুঠতে আহজ ৰজাই প্ৰকৃত ঈশ্বৰ যীহুৱাক পিঠি দি মানুহে নিজে সৃষ্টি কৰি লোৱা উপাস্য বস্তু আদিক পূজা কৰিবলৈ ল'লে। 5 নম্বৰ পদটো পঢ়ি দিছোঁ, সেই কালত অৰামৰ ৰচিন ৰজাই আৰু ইছৰাইলৰ ৰমলিয়াৰ পুত্ৰ পেকহ ৰজাই যুদ্ধৰ অৰ্থে জিৰচালেমলৈ যাত্ৰা কৰি আহজক অৱৰোধ কৰিলে, কিন্তু তেওঁক জয় কৰিব নোৱাৰিলে। যিচয়া পুস্তকৰ 7 নম্বৰ অধ্যায়ত পোৱা ভাৱবাণীত এই ঘটনাৰ বিষয়ে আমি আৰু বহলাই পঢ়িবলৈ পাওঁ। 6 নম্বৰ পদ, সেই সময়ত অৰামৰ ৰচিন ৰজাই এলত নগৰ পুনৰাই অৰামৰ অধীন কৰি যিহুদীবিলাকক এলতৰ পৰা খেদাই দিলে আৰু অৰামীয়াবিলাকে এলতলৈ আহি আজিলৈকে তাত নিবাস কৰি আছে। আজিলৈকে মানে এই পুস্তকখন লিপিবদ্ধ কৰা সময়লৈকে বুজোৱা হৈছে। 7 পৰা 9 নম্বৰ পদলৈকে পঢ়িলে আমি দেখা পাওঁ যে আহজ ৰজাই অচুৰীয়া ৰজাক ভেটি দি নিজৰ হকে যুদ্ধ কৰিবলৈ ক'লে। অচুৰীয়াবিলাকে আহজক সহায় কৰিবলৈ আহিল আৰু প্ৰথমে অৰাম দেশৰ ৰাজধানী দম্মেশক অধিকাৰ কৰিলে। 10 নম্বৰ পদত আমি দেখোঁ যে আহজ ৰজা দম্মেশকলৈ আহি দম্মেশকত এটা যজ্ঞবেদী দেখি মুগ্ধ হ'ল আৰু অবিকল তেনেকুৱা এটা যজ্ঞবেদী নিৰ্মাণ কৰি জিৰচালেমৰ মন্দিৰত স্থাপন কৰিবলৈ সিদ্ধান্ত কৰিলে। আহজ ৰজাৰ এই সকলো কাম কাজ কিন্তু যিচয়া ভাৱবাদীয়ে সমৰ্থন কৰা নাছিল আৰু এই কামৰ বিৰুদ্ধে মাত মাতি আহিছিল। 11 পদত আমি দেখোঁ যে উৰিয়া পুৰোহিতে কিন্তু আহজ ৰজাৰ কথামতেই কাম কৰি গ'ল। 12 নম্বৰ পদত দেখোঁ আহজে সেই নতুন যজ্ঞবেদীত বলিদান আগবঢ়ালে। 13 নম্বৰ পদত আমি দেখোঁ যে আহোজে মন্দিৰৰ ভিতৰখন নতুনকৈ সজালে, ঈশ্বৰ জিহুৱাৰ বেদীক যি সন্মান দিব লাগে সেই সন্মান নিদি অৱজ্ঞা কৰিলে। মুঠতে তেওঁ ঈশ্বৰ জিহুৱাৰ মন্দিৰক অতি তুচ্ছ জ্ঞান কৰি নিজৰ খুচিমতে মন্দিৰৰ ভিতৰখন ওলট পালট কৰি পেলালে। ঈশ্বৰ জিহুৱাৰ প্ৰতি যে আহোজ ৰজাৰ অলপো ভয় ভক্তি নাছিল সেই কথা আমি সহজে বুজি পাওঁ। 18 পদৰ পৰা 20 নম্বৰ পদলৈকে পঢ়িলে আমি বুজি পাওঁ যে আহোজ ৰজাই আনকি মন্দিৰৰ জাক জমকীয়া ৰূপটোকেই নোহোৱা কৰি পেলালে। আহোজৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক হিচকিয়া ৰজা হ'ল। তেওঁৰ বিষয়ে আমি পাছৰটো অধ্যায়ত পঢ়িবলৈ পাওঁ। প্ৰিয় শ্ৰোতা, অৰামৰ ৰজাৰ পৰা ৰক্ষা পৰিবলৈ আহোজ ৰজাই ঈশ্বৰ জিহুৱাৰ ওপৰত ভৰসা নকৰি অচুৰীয়া ৰজাৰ সহায় লৈছিল। ফলত আহোজ ৰজাই নিজৰ প্ৰকৃত স্বাধীনতা হেৰুৱাই অচুৰীয়া ৰজাৰ ভয়ত কাম কৰিবলগীয়া হৈছিল, কাল কটাবলগীয়া হৈছিল। তেওঁৰ সেই কাৰ্যই অৱশেষত ইছৰাইলীয় লোকৰ বন্দিত্বৰ কাৰণ হৈছিল। আজিও আমি ঈশ্বৰক অৱহেলা কৰি ছয়তানৰ কৌশলৰ আশ্ৰয় লৈ আমাৰ সমস্যাৰ সমাধান বিচাৰি অৱশেষত ছয়তানৰ দাসস্বৰূপ হৈ পৰোঁ। কিন্তু প্ৰকৃত স্বাধীনতা আমি পাব পাৰোঁ যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰি, তেওঁতেই সম্পূৰ্ণৰূপে ভৰসা কৰি, তেওঁতেই জীৱনৰ ভাৰ গতাই দিহে। সেই কাম বাৰু আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
হৰ্ণময় দুখীয়া কৰ্ম কৰি।